وَلَقَدْ كُذِّبَتْ رُسُلٌ مِّن قَبْلِكَ فَصَبَرُوا عَلَى مَا كُذِّبُوا وَأُوذُوا حَتَّى أَتَاهُمْ نَصْرُنَا وَلَا مُبَدِّلَ لِكَلِمَاتِ اللَّهِ وَلَقَدْ جَاءَكَ مِنْ نَبَإِ الْمُرْسَلِينَ
নিশ্চয় তোমাৰ পূৰ্বেও বহুতো ৰাসূলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰাৰ পিছতো আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল। অৱশেষত তেওঁলোকৰ ওচৰলৈ আমাৰ সহায় আহিছিল। জানি চোৱা, আল্লাহৰ প্ৰতিশ্ৰুত বাণীসমূহক পৰিৱৰ্তন কৰিব পৰা কোনো নাই। নিশ্চয় ৰাসূলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকো আহিছে।